শপত মোৰেই বচন গঢ়িম নিকা সমাজ এখন।
এই ধৰাত জনম লভিলো যেন সৰগত স্নান পালো, ইয়াৰ বায়ু ইয়াৰে পানী সেৱন কৰি ডাঙৰ হলো।
সেয়ে আমি কৰিলো লোপন আঁতৰ কৰিম প্ৰদূষণ,
মোৰেই শপত মোৰেই বচন গঢ়িম নিকা সমাজ।
আমি টঙালি বান্ধি ললো, গ্ৰীণ গুড ডিড আপোন কৰিলো, প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়িলো। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা জনহিতাৰ্থে জাৰি।